চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। প্ৰিয় শ্ৰোতা, আমাৰ এই ভক্তিবচন অনুষ্ঠানটো আপুনি নিয়মিতভাৱে শুনি আছে বুলি আমি আশা কৰিছোঁ। লগতে আমি এইবুলিও আশা কৰিছোঁ যাতে আপুনি আপোনাৰ মতামত জনাই আমালৈ দুষাৰিমান চিঠি লিখি পঠিয়ায়। আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিছা। এই নতুন দিনত তুমি আমাক এটা নতুন কথা শিকোৱা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা। তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম চমুৱেল নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আজি আমি এই পুস্তকৰ 13 আৰু 14 এই দুয়োটা অধ্যায়ৰ ওপৰত আলোচনা আগবঢ়াম। প্ৰথমতেই আমি 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। চৌলে 30 বছৰ বয়সত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি ইছৰাইলৰ ওপৰত 2 বছৰ ৰাজশাসন কৰিলে। চৌলে ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু তেওঁ মাত্ৰ 2 বছৰহে ৰাজত্ব কৰিব পাৰিলে। আৰু এই 2 বছৰীয়া শাসনকালতে বহুতো ঘটনা ঘটিল, আৰু সেইবোৰৰ মাজেৰে চৌলৰ আচল চৰিত্ৰটো প্ৰকাশ পাই উঠিছিল। 2 নম্বৰ পদ, আৰু চৌলে নিজৰ নিমিত্তে ইছৰাইলৰ মাজৰ পৰা 3,000 সৈন্য মনোনীত কৰি ললে। তাৰে 2,000 মিকমছত আৰু বৈতেল পৰ্বতত চৌলৰ লগত থাকিল, 1,000 বিন্যামিন প্ৰদেশৰ গিবিয়াত জোনাথনৰ লগত থাকিল, আৰু আনবিলাক লোকক তেওঁ নিজ নিজ তম্বুলৈ বিদায় দিলে। চৌলৰ মুঠ নিৰ্বাচিত সৈন্যৰ সংখ্যা আছিল 3,000, 2,000 তেওঁ নিজৰ লগত ৰাখিলে আৰু 1,000 থাকিল তেওঁৰ পুতেক জোনাথনৰ লগত, বাকী সৈন্যবোৰ নিজ নিজ তম্বুত থাকিল। 3 আৰু 4 পদ, পাছে জোনাথনে গেবাত থকা পলেষ্টিয়াবিলাকৰ প্ৰহৰী সৈন্যদলক আঘাত কৰিলে আৰু পলেষ্টিয়াবিলাকে তাক শুনিলে। তেতিয়া চৌলে দেশৰ সকলোফালে শিঙা বজাই ঘোষণা কৰি কলে, ইব্ৰিয়াবিলাকে শুনক। তাতে পলেষ্টিয়াবিলাকৰ সেই সৈন্যদলক যে চৌলৰ দ্বাৰাই আঘাত কৰা হল আৰু ইছৰাইল পলেষ্টিয়াবিলাকৰ আগত ঘৃণাৰ পাত্ৰ হল, ইয়াকে ইছৰাইলে শুনিলে। পাছে লোকবিলাকে চৌলৰ পাছত যাবৰ অৰ্থে গিলগলত গোট খালে। ইয়াতে আমি চৌলৰ আচল চৰিত্ৰ প্ৰকাশ পাই উঠা দেখিবলৈ পাইছো। আমি বুজি পাব ধৰিছো যে চৌল আচলতে ফপুলা চৰিত্ৰৰ ব্যক্তি আছিল, কাৰণ তেওঁ নিজলৈ বুলি সেই কৃতিত্ব দাবী কৰিছিল যি কৃতিত্ব জোনাথনৰহে আছিল। কিন্তু প্ৰভু যীশুৰ মাজত আমি তাৰ এটা সম্পূৰ্ণ ওলোটা চিত্ৰ দেখিবলৈ পাওঁ। প্ৰভু যীশুৱে আমাৰ সকলোৰে হৈ সকলোখিনি ধাৰ্মিকতা পালন কৰি ক্ৰুচৰ ওপৰত আমাৰ সকলোৰে পাপৰ ভাৰ গা পাতি লৈ নিজকে বলি হিচাপে আগবঢ়ালে। আজি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিলে আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰোঁ আৰু প্ৰভু যীশুৰ ধাৰ্মিকতা আমাৰ ধাৰ্মিকতাৰূপে গণ্য হয়। অৰ্থাৎ যি সুনাম প্ৰভু যীশুৰ, সেই সুনাম আমালৈ হয়, যাৰ যোগ্য আচলতে আমি নহয়েই। মুঠতে সকলো কৰিলে প্ৰভু যীশুৱে, কিন্তু সেই সকলো কামৰ সুফল ভোগ কৰিব পাৰোঁ আমি। কি আনন্দৰ কথা! আমাৰ প্ৰভু যীশু কিমান মহান! তেওঁক আমি ধন্যবাদ দি আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ নকৰাকৈয়ে জানো থাকিব পাৰোঁ, এবাৰ ভাবি চাওকচোন। 5 আৰু 6 নম্বৰ পদত আমি দেখো যে পলেষ্টিয়াবিলাকে একগোট হৈ ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল আৰু তেওঁলোকৰ সৈন্য সংখ্যা দেখি ইছৰাইলৰ লোকবিলাকে ভয় খালে। তেওঁলোক যোনে যতে পায় লোকাল। 7 নম্বৰ পদ পাঠ কৰি দিছো, আৰু কেতবিলাক ইব্ৰিয়া লোকে জৰ্দন পাৰ হৈ গাদ আৰু গিলিয়ত দেশলৈ গ'ল, কিন্তু সেই সময়ত চৌল হলে গিলগলত থাকিল আৰু তেওঁৰ পাছত চলা সকলো লোকে কঁপিবলৈ ধৰিলে। কিছুমান ইছৰাইলীয় লোকে আনকি জৰ্দন নদী পাৰ হৈ পলাই গ'ল। চৌলে অৱশ্যে পলায়ন কৰা নাই, কিন্তু তেওঁৰ লগত যিসকল আছিল সকলোৱে ভয়ত কঁপিবলৈ ধৰিলে। মুঠতে ইছৰাইলৰ লোকে যুদ্ধ কৰিবলৈ মনত অলপো সাহস পোৱা নাছিল। 8 নম্বৰ পদ, পাছে চমুৱেলে নিৰূপণ কৰাৰ দৰে চৌলে 7 দিন বাট চাই থাকিল, কিন্তু চমুৱেল গিলগললৈ নাহিল আৰু লোকবিলাক তেওঁৰ ওচৰৰ পৰা ছিন্ন ভিন্ন হৈ যাবলৈ ধৰিলে। চৌল চমুৱেলৰ কাৰণে অপেক্ষা কৰি বিৰক্ত হ'ল। তেতিয়ালৈকে চমুৱেল আহি নোপোৱাত চৌলৰ লগত থকা মানুহবিলাকো ভয় কৰি পলাবলৈ ধৰিলে। ন নম্বৰ পদ, তাতে চৌলে ক'লে, এই ঠাইলৈ মোৰ ওচৰলৈ হোম বলিটো আৰু মংগলাৰ্থক বলিবোৰ আনা। তেতিয়া তেওঁ হোম বলি উৎসৰ্গ কৰিলে। ইয়াতে চৌলে এটা বৰ ডাঙৰ ভুল কৰিলে। চৌলে ধৰি লৈছিল যে যিহেতু তেওঁ ৰজা, গতিকে তেওঁ হোম বলি উৎসৰ্গ কৰিব পাৰে। আমি ইয়াৰ পাছতো দেখিবলৈ পাম যে উজ্জিয়া নামৰ আন এজন ৰজাই পুৰোহিতৰ কৰিবলগীয়া কাম নিজে কৰিছিল আৰু ফলত ঈশ্বৰৰ পৰা অভিশাপ পাইছিল। তেওঁৰ গাত কুষ্ঠ ৰোগে দেখা দিছিল। এই কথা আমি দুই নম্বৰ বংশাৱলী 26 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাম। ঈশ্বৰে এই নিয়ম বান্ধি দিছিল যে কেৱল লেবিয়া ফৈদৰ পৰা হোৱা পুৰোহিতেহে এই হোম বলি আগবঢ়াব পাৰিব। এই কথা অতি স্পষ্টভাৱে কোৱা আছে, কিন্তু চৌলে সেই নীতি ভংগ কৰা আমি দেখা পাইছো। 10 নম্বৰ পদ, হোম বলি উৎসৰ্গ কৰি এটোৱা মাত্ৰকে চমুৱেল আহি পালেহি। তাতে চৌলে তেওঁক মংগলবাদ কৰিবলৈ আগবাঢ়ি গ'ল। কিন্তু চৌলে হোম বলি আগবঢ়োৱা কামটো শেষ কৰাৰ লগে লগেই চমুৱেল আহি পালে। অৰ্থাৎ চমুৱেল অহাত অলপহে দেৰি হৈছিল। চমুৱেল আহিম বুলি কৈছিল আৰু আহি উপস্থিত হলহি, কিন্তু চৌলে তেওঁলৈ আৰু অলপ সময় বাট চাবলৈ ধৈৰ্য নধৰি নিজে হোম বলি উৎসৰ্গ কৰিলে। 11 নম্বৰ পদ, পাছে চমুৱেলে ক'লে, তুমি কি কৰিলা? চৌলে ক'লে, লোকবিলাক মোৰ ওচৰৰ পৰা ছিন্ন ভিন্ন হৈ গৈছে আৰু নিৰূপিত দিনৰ ভিতৰত আপুনিও অহা নাই, আৰু পলেষ্টিয়াবিলাক মিকমছত গোট খাই আছে। এই দেখি মই মনতে ক'লো। চমুৱেলে আহিয়েই চৌলক সুধিলে, তুমি এই কুকাৰ্যটো কিয় কৰিলা? চৌলে কিন্তু লগে লগে অজুহাত দেখুৱাইছে। তেওঁ তিনিটা অজুহাত দেখুৱাইছে। মানুহবোৰে ভয় খাই পলাবলৈ আৰম্ভ কৰাৰ কাৰণে তেওঁ কামটো কৰিলে। সেই পলেষ্টিয়া সৈন্যবোৰে তেওঁলোকক আক্ৰমণ কৰিবলৈ দলে বলে গোট খাই থকা কাৰণে তেওঁ সেই কাম কৰিব লগা হ'ল। আৰু তৃতীয়তে, চমুৱেলো ঠিক সময়ত আহি নাপালে তেওঁলৈ বাট চাই চাই চৌলৰ আমনি লগাৰ কাৰণে। মুঠতে চৌলে এইটো বুজাব খুজিছে যে তেওঁ আন উপায় নেদেখিহে সেই কাম কৰিব লগা হ'ল। তেওঁৰ গাত দুখ নাই, দুখ মানুহবোৰৰ গাত, সেই পলেষ্টিয়াবোৰৰ গাত আৰু চমুৱেলৰ গাতহে। এৰা, এইটোৱেই মানুহৰ স্বভাৱ, সদায় আনক দুখ দি নিজে সাৰি যাবলৈ আমি চেষ্টা কৰোঁ, নহয়নে বাৰু? 12 নম্বৰ পদ পঢ়িছো, পলেষ্টিয়াবিলাক এতিয়া মোৰ অহিতে গিলগললৈ নামি আহিব, কিন্তু মই যীহোৱাক প্ৰসন্ন কৰা নাই, এই নিমিত্তে মই সাহ কৰি হোম বলি উৎসৰ্গ কৰিলো। চৌলে নিজৰ হৈ ওকালতি কৰি আছে, তেওঁৰ একো দুখ নাই বুলি বুজাব খুজিছে। তেওঁ পলেষ্টিয়াবিলাকৰ সৈতে যুদ্ধ কৰাৰ আগে আগে যীহোৱাক প্ৰসন্ন কৰা উচিত বুলি ভাবিহে সেই কাম কৰা বুলি কৈছে। ঈশ্বৰ যীহোৱাক প্ৰসন্ন কৰিবলৈ হোম বলি উৎসৰ্গা কৰা বুলি কৈছে, কিন্তু ঈশ্বৰ যীহোৱাই বান্ধি দিয়া নীতি নিয়ম ভংগ কৰি জানো তেওঁক প্ৰসন্ন কৰিব পাৰি, সেই কথা চৌলে হয়তো ভাবিয়েই নাচালে। চৌলৰ এই কথা শুনি চমুৱেলে কি উত্তৰ দিলে চাওকচোন। 13 নম্বৰ পদ, তাতে চমুৱেলে চৌলক ক'লে, তুমি অজ্ঞানৰ কৰ্ম কৰিলা, তোমাৰ ঈশ্বৰ যীহোৱাই তোমাক যি আজ্ঞা দিছিল তাক পালন নকৰিলা, কিয়নো কৰা হলে যীহোৱাই এতিয়া ইছৰাইলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলেহেঁতেন। চৌলৰ সেই কাম মূৰ্খামি বুলি দেখুৱালে, সেই কাম কৰি চৌলে ঈশ্বৰৰ আজ্ঞা লংঘন কৰিলে বুলিও দেখুৱাই দিলে। চৌল ৰজা হোৱাৰ সময়তে চমুৱেলে তেওঁক জনাই দিছিল যে তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰি থাকিলে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব, কিন্তু এতিয়া কৈছে যদি চৌলে ঈশ্বৰৰ বাক্য পালন কৰি থাকিলেহেঁতেন তেনেহলে ঈশ্বৰে তেওঁৰ ৰাজত্ব চিৰস্থায়ী কৰিলেহেঁতেন। 14 নম্বৰ পদ, কিন্তু এতিয়া তোমাৰ ৰাজত্ব থিৰে নাথাকিব, যীহোৱাই নিজ মনৰ দৰে এজনক বিচাৰি তাকেই নিজ প্ৰজাবিলাকৰ ওপৰত অধিপতি পদত নিযুক্ত কৰিলে, কিয়নো যীহোৱাই তোমাক যি আজ্ঞা কৰিছিল তুমি তাক পালন নকৰিলা। এতিয়া যিহেতু চৌলে ঈশ্বৰৰ আজ্ঞা লংঘন কৰিলে, গতিকে ঈশ্বৰে চৌলৰ ৰাজত্বৰ অন্ত পেলাব, ঈশ্বৰে বেলেগ এজনক ৰজা পাতিব। অৱশ্যে লগে লগে এজন নতুন ৰজা ঈশ্বৰে পতা নাছিল, কিছুদিন পাছতহে এজন নতুন ৰজা তেওঁ গঢ়ি তুলিছিল। এই নতুন ৰজাজননো কোন হ'ব সেই কথা তেতিয়ালৈকে প্ৰকাশ পোৱা নাছিল, আনকি চমুৱেলেও জনা নাছিল। 15 পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি দিছো, তাৰ পাছত চমুৱেল উঠি গিলগলৰ পৰা বিন্যামিনৰ গেবালৈ গ'ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকবিলাকক গণনা কৰি প্ৰায় 600 লোক পালে। চৌল আৰু তেওঁৰ পুত্ৰ জোনাথন আৰু তেওঁৰ লগৰ লোকবিলাক বিন্যামিনৰ গেবাত থাকিল আৰু পলেষ্টিয়াবিলাক মিকমছত চাউনি পাতি ৰল। পাছে পলেষ্টিয়াবিলাকৰ চাউনিৰ পৰা লুট কৰোতা সৈন্যবোৰ তিনি দল হৈ ওলাল। সিহঁতৰ এদল অফ্ৰাৰ বাটেদি চোৱাল প্ৰদেশৰ ফাললৈ গ'ল। আৰু আন দলে মুখ ঘূৰাই বৈত হুৰণৰ বাটেদি গ'ল আৰু তৃতীয় দল অৰণ্যৰ ফালে চবুইম উপত্যকালৈ মুখ কৰা ওপৰ অঞ্চলৰ বাটেদি গ'ল। এতিয়া যুদ্ধ আৰম্ভ হ'ব। সৈন্যবোৰ বেলেগ বেলেগ দলত বিভক্ত হৈ বেলেগ বেলেগ ফালে গ'ল আৰু সেই সময়ত চৌলৰ মনৰ অৱস্থা নিশ্চয় বেছি ভাল নাছিল, কাৰণ তেওঁ ঈশ্বৰৰ আজ্ঞা লংঘন কৰিলে বুলি বুজি পাইছিল। কিন্তু শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাই যাবই লাগিব। এতিয়া চমুৱেল আহি উপস্থিত হোৱাৰ পাছতহে মানুহবোৰ যুদ্ধলৈ ওলাই যাব ধৰিছে। এতিয়া আমি বিশেষভাৱে মন কৰিবলগীয়া কথা দেখা পাম। ঊনৈশ পদৰ পৰা একৈশ পদলৈকে পাঠ কৰিছো। সেই সময়ত গোটেই ইছৰাইল দেশত কোনো কমাৰ পোৱা নাছিল, কাৰণ পলেষ্টীয়বিলাকে কয় কমাৰ থাকিলে ইব্ৰিয়বিলাকে নিজৰ নিমিত্তে তৰোৱাল কি যাঠি গঢ়াই ল'ব। এই হেতুকে নিজ নিজ ফাল ধাৰ থকা অস্ত্ৰ বা কুঠাৰ বা কোৰ সানত দিবৰ নিমিত্তে গোটেই ইছৰাইল লোকবিলাক পলেষ্টীয়বিলাকৰ ওচৰলৈ নামি যাব লগা হয়। এই নিমিত্তে সকলোৰে কোৰ ধাৰ থকা অস্ত্ৰ, ত্ৰিশূল, কুঠাৰ আৰু আছাৰীৰ কাটি ফুটা আছিল। কথাখিনি পঢ়ি আমাৰ অলপ আচৰিত যেন নালাগেনে বাৰু, অলপ হাঁহি উঠিব খোজে। পলেষ্টীয়বিলাকে অতি কৌশলেৰে ইছৰাইলৰ লোকবিলাকক নিৰস্ত্ৰ কৰি ৰাখিছিল। ইছৰাইলৰ মাজত কোনো কমাৰ থাকিবলৈ তেওঁলোকে দিয়া নাছিল, কাৰণ কমাৰ থাকিলে ইছৰাইলৰ লোকবিলাকে অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰি ল'ব বুলি তেওঁলোকে ভাবিছিল। ইছৰাইলৰ লোকবিলাকে খেতি বাতিৰ সা সঁজুলি আদি ধাৰ দিবলৈ পলেষ্টীয়বিলাকৰ ওচৰলৈ যাব লাগিছিল। গতিকে ইছৰাইলৰ লোকবিলাকৰ মাজত কাৰ কি অস্ত্ৰ আছে সেই সকলো হিচাপ পলেষ্টীয়বিলাকে জানিছিল। এতিয়া যুদ্ধৰ সময়ত ইছৰাইলৰ লোকবিলাকে কথাটো নিশ্চয় অনুভৱ কৰিছে, তেওঁলোকে নিশ্চয় যথেষ্ট অসুবিধাত পৰিছে। বাইশ আৰু তেইছ নম্বৰ পদ, এতেকে যুদ্ধৰ কালত চৌলৰ আৰু জোনাথনৰ লগৰ সৈন্যবিলাকৰ হাতত তৰোৱাল বা যাঠি নাছিল, কেৱল চৌল আৰু তেওঁৰ পুত্ৰ জোনাথনৰ হাততহে আছিল। পাছে পলেষ্টীয়বিলাকৰ প্ৰহৰী সৈন্যদল ওলাই মিকমছৰ বাটলৈ আহিল। কেৱল দুজন মানুহৰ হাতত তৰোৱাল আছিল, চৌল আৰু তেওঁৰ পুত্ৰ জোনাথন। কথাটো এবাৰ কল্পনা কৰি চাওকচোন। মুঠতে পলেষ্টীয়বিলাক যে অতি চতুৰ আছিল সেই কথাটো আমি ইয়াতে বুজি পাওঁ। এতিয়া আমি চৈধ্য নম্বৰ অধ্যায়ৰ একৰ পৰা পোন্ধৰ নম্বৰ পদলৈকে যদি পঢ়ো তাত এই যুদ্ধখনৰ বৰ্ণনা দেখিবলৈ পাওঁ। ইয়াত আমি এটা কথা বুজি পাওঁ যে জোনাথনে গাৰক্ষী সৈন্যজনক লগত লৈ পলেষ্টীয়বিলাকক আক্ৰমণ কৰিছিল বিশেষ কৌশল খটুৱাই, কিন্তু জোনাথনে ঈশ্বৰ জিহুৱাত ভৰসা কৰিহে সেই কামত আগবাঢ়ি গৈছিল আৰু ঈশ্বৰ জিহুৱাই সহায় কৰাৰ কাৰণেহে তেওঁ ইমানবোৰ পলেষ্টীয়া সৈন্যক বধ কৰিব পাৰিছিল। অৰ্থাৎ জোনাথনৰ ৰণকৌশল আচলতে ঈশ্বৰ জিহুৱাৰ ওপৰত নিৰ্ভৰ কৰা ৰণকৌশলহে আছিল। ওঠৰ নম্বৰ পদটো পঢ়ি দিছো। তেতিয়া চৌলে অহিয়াক ক'লে, ঈশ্বৰৰ চন্দুক ইয়ালৈ আনা, কিয়নো সেই কালত ঈশ্বৰৰ চন্দুক ইছৰাইলৰ সন্তানবিলাকৰ লগত আছিল। চৌলে ঈশ্বৰৰ নিয়ম চন্দুকটো আনিবলৈ আদেশ দিছে। এইটো তেওঁ ভুল কাম কৰিছিল, কাৰণ আমি ইতিমধ্যেই দেখিছিলো যে এই নিয়ম চন্দুকটো আগতেও এবাৰ যুদ্ধলৈ লৈ যোৱা হৈছিল, কিন্তু ইছৰাইলৰ লোকবিলাক পৰাস্ত হৈছিল আৰু নিয়ম চন্দুকটো পলেষ্টীয়াবিলাকে কাঢ়ি লৈ গৈছিল। চৌলেও ভাবিছিল যে নিয়ম চন্দুকটো আনিলেই যুদ্ধত জিকিব পাৰিব বুলি। চৌলেও আন মানুহবিলাকৰ নিচিনা অন্ধবিশ্বাসৰ অধীন হৈয়েই এই কাম কৰিছিল বুলি ক'ব পাৰি। তেইছ নম্বৰ পদ, এইদৰে জিহুৱাই সেইদিনা ইছৰাইলক নিস্তাৰ কৰিলে আৰু বৈত আবনৰ সিফাললৈকে যুদ্ধ চলি গ'ল। চৌলে নিয়ম চন্দুকটো আনি অপৰাধ কৰা সত্বেও জোনাথনৰ কাৰণে এইবাৰ ইছৰাইলৰ লোকবিলাকে যুদ্ধত জয়লাভ কৰিলে। ঈশ্বৰ জোনাথনৰ পক্ষে আছিল, সেইবাবেই এই যুদ্ধজয় সম্ভৱ হৈছিল। ইয়াত চৌলৰ কোনো কৃতিত্ব নাছিল। সেইদিনা ঈশ্বৰ জিহুৱাই ইছৰাইলৰ লোকবিলাকক ৰক্ষা কৰিলে বুলিহে ইয়াত কোৱা হৈছে। চৌবিশৰ পৰা সাতাইশ নম্বৰ পদ, সেইদিনা ইছৰাইল লোকবিলাকে বৰ ভাগৰ পালে, তথাপি চৌলে লোকবিলাকক এই শপত দিলে যে মই শত্ৰুবোৰৰ ওপৰত প্ৰতিকাৰ নসধালৈকে সন্ধ্যাৰ আগেয়ে যিকোনোৱে আহাৰ কৰিব সি অভিশপ্ত হ'ব, এই নিমিত্তে কোনো লোকে খোৱা বস্তু নুচুলেই। পাছে আটাই মানুহ কাঠনিৰ মাজলৈ গলত মাটিৰ ওপৰত মৌ দেখিলে, কিন্তু লোকবিলাকে কাঠনিত সোমাই সেই মধু বৈ থকা দেখিও কোনেও মুখলৈ হাত নুতুলিলে, কিয়নো লোকবিলাকে সেই শপতলৈ ভয় কৰিলে। কিন্তু জোনাথনে তেওঁৰ বাপেকে তেওঁবিলাকক শপত দিয়া কথা শুনা নাছিল, এই নিমিত্তে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগত মৌ কোঁহৰ মাজত সুমুৱাই দিলে আৰু হাতত লৈ মুখত দিলে, তাতে তেওঁৰ চকু উজ্জ্বল হ'ল। জোনাথনে বাপেকে দিয়া সেই শপতৰ কথা শুনা নাছিল। মানুহবোৰে যুদ্ধ কৰি কৰি ভাগৰি পৰিছিল, গতিকে শৰীৰত বল পাবলৈ মানুহবোৰে কিবা নহয় কিবা খোৱাটো নিশ্চয় জৰুৰী আছিল। কিন্তু চৌলে আদেশ দিছিল যে যেতিয়ালৈকে তেওঁ শত্ৰুবোৰক পৰাস্ত নকৰে তেতিয়ালৈকে কোনো মানুহে মুখত আহাৰ দিব নোৱাৰিব। কিন্তু আচলতে জোনাথনে ইতিমধ্যে যুদ্ধজয় কৰিছিল। চৌলেও সেই কথা বুজি পাইছিল, কিন্তু চৌলে জোনাথনক কৃতিত্ব আৰু সন্মান দিব খোজা নাই, নিজে যুদ্ধ জয় কৰা বুলি সন্তুষ্টি লাভ কৰিব খুজিছে। আৰু যেতিয়ালৈকে তেওঁ নিজে যুদ্ধ জয় নকৰে তেতিয়ালৈকে কোনো মানুহে আহাৰ খাব নোৱাৰিব বুলি আদেশ দিছিল। এৰা, চৌলৰ আচল চৰিত্ৰ ইয়াত প্ৰকাশ পাই উঠিছে। নিজৰ পুতেকৰ প্ৰতিও চৌলে ঈৰ্ষাৰ ভাৱ দেখুৱাবলৈ ধৰিছে। জোনাথনে যুদ্ধজয় কৰিছে, কিন্তু চৌলে তাৰ বাবে জোনাথনক একো কৃতিত্ব দিব খোজা নাই, যুদ্ধজয় কৰাৰ সন্মান নিজৰ বাবে বিচাৰিছে। মানুহ যে কিমান স্বাৰ্থপৰ হ'ব পাৰে তাৰ প্ৰমাণ আমি ইয়াতে দেখিবলৈ পাওঁ। জোনাথনে কিন্তু পিতাকৰ সেই আদেশৰ কথা শুনা নাছিল, গতিকে হেঁপাহ পলুৱাই সেই মৌজোল খাইছিল। 28 নম্বৰ পদৰ পৰা 30 নম্বৰ পদলৈকে পঢ়িলে আমি দেখিবলৈ পাওঁ যে জোনাথনে চৌলৰ সেই আজ্ঞাটোৰ কথা শুনি ভাল নাপালে। চৌলৰ সেই আদেশটো উচিত হোৱা নাই বুলি তেওঁ কৈছে। মানুহবোৰে যুদ্ধ কৰি কৰি যথেষ্ট ভাগৰি পৰিছিল, গতিকে মানুহবোৰে কিবা অলপ খাবলৈ পোৱা উচিত আছিল। জোনাথনে অলপ মৌ খোৱাৰ লগে লগেই শৰীৰত শক্তি পাইছিল, গতিকে মানুহবোৰে যদি লুটদ্ৰব্যৰ পৰা ভালদৰে হেঁপাহ পলুৱাই খাবলৈ পালেহেঁতেন তেনেহলে নিশ্চয় যথেষ্ট বল শক্তি পালেহেঁতেন। কিন্তু চৌলে কৈছিল, যেতিয়ালৈকে মই শত্ৰুবোৰ জয় নকৰো তেতিয়ালৈকে কোনেও খাব নোৱাৰিব। 31 আৰু 32 নম্বৰ পদ। সেইদিনা তেওঁবিলাকে মিকমছৰ পৰা ৱালুনলৈকে পলেষ্টিয়াবিলাকক প্ৰহাৰ কৰিলে। তাতে লোকবিলাক অতিশয় ক্লান্ত হল, আৰু লোকবিলাকে লুট দ্ৰব্যলৈ উৰা মাৰি মেৰ, চাগ, গৰু আৰু দামুৰি ধৰি মাটিত বধ কৰি তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে। সেইদিনা ইছৰাইলৰ লোকবিলাকে যুদ্ধত ভালদৰে জয়লাভ কৰিলে। তাৰ পাছত তেওঁলোকে যধেমধে খাবলৈ ধৰিলে আৰু আনকি তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে। কিন্তু সেইটো তেওঁলোকৰ নীতিবিৰুদ্ধ কথা আছিল। চৌলে সেই কথা শুনি মানুহবোৰক ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিবলৈ যজ্ঞবেদী নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত কৰিলে। 35 নম্বৰ পদ পঢ়িছো। আৰু চৌলে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে, সেয়ে জিহুৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা প্ৰথম বেদী। 36 আৰু 37 পদ। পাছে চৌলে কলে, আহা, আমি এই ৰাতি পলেষ্টিয়াবিলাকৰ পাছত খেদি গৈ অৰুণোদয়লৈকে সিহঁতৰ বস্তু লুট কৰোঁ আৰু সিহঁতৰ এটাকো অৱশিষ্ট নাৰাখো। তাতে তেওঁবিলাকে কলে, আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই কৰক। তেতিয়া পুৰোহিতে কলে, আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপো। তাৰপাছত চৌলে ঈশ্বৰৰ গুৰিত সুধিলে, মই পলেষ্টিয়াবিলাকৰ পাছত যামনে? তুমি সিহঁতক ইছৰাইলৰ হাতত সমৰ্পণ কৰিবানে? কিন্তু সেইদিনা জিহুৱাই তেওঁক উত্তৰ নিদিলে। ঈশ্বৰে চৌলক উত্তৰ নিদিলে। তেতিয়া চৌলে কি কৰিলে চাওকচোন। 38 আৰু 39 পদ। তেতিয়া চৌলে কলে, হে লোকবিলাকৰ অধিপতিসকল, তোমালোক ওচৰলৈ চাপি আহা আৰু আজিৰ এই পাপ কি দুখত হল তাৰ বুজ বিচাৰ চোৱা। কিয়নো ইছৰাইল নিষ্ঠাৰ কৰ্তা জিহুৱাৰ জীৱনৰ শপত, যদিও মোৰ পু জোনাথনৰ দুখত সেয়ে হল, তথাপি সিও নিশ্চয় মৰিব। কিন্তু আটাই লোকবিলাকৰ মাজৰ কোনেও তেওঁক উত্তৰ নিদিলে। ইয়াত আমি দেখিছো যে ঈশ্বৰে চৌলক উত্তৰ নিদিয়া কাৰণে চৌলে এবাৰো কোৱা নাই যে তেওঁৰ কিবা দুখ হোৱা কাৰণে ঈশ্বৰে তেওঁক উত্তৰ দিয়া নাই বুলি। কিন্তু তেওঁ লগে লগে কৈছে, নিশ্চয় আন কোনোবা মানুহে কিবা অপৰাধ কৰিলে, সেইকাৰণেহে ঈশ্বৰে তেওঁক উত্তৰ দিয়া নাই। 40 নম্বৰ পদ। পাছে তেওঁ গোটেই ইছৰাইলক কলে, তোমালোক এফালে থাকা, মই আৰু মোৰ পু জোনাথন আনফালে থাকো। তাতে লোকবিলাকে চৌলক কলে, আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই কৰক। 41 পদ। চৌলে ইছৰাইলৰ ঈশ্বৰ জিহুৱাক কলে, যথাৰ্থ কি তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই জোনাথন আৰু চৌলক নিৰ্ণয় কৰা হল, কিন্তু লোকসমূহ এৰা পৰিল। 42 পদ। তেতিয়া চৌলে কলে, মোৰ আৰু মোৰ পু জোনাথনৰ মাজত চিঠি খেল কৰা। তাতে জোনাথনক নিৰ্ণয় কৰা হল। তেতিয়া চৌলে জোনাথনক সুধিলে, তুমি কি দুখ কৰিলা? আৰু জোনাথনে সেই মৌ খোৱাৰ কথাটো কলে। 44 নম্বৰ পদত আমি পাওঁ যে চৌলে জোনাথনক মৃত্যুদণ্ড দিবলৈ ওলাইছে। ক্ষমা কৰাৰ কথা তেওঁৰ মনলৈ এবাৰো অহা নাই। আমি ভাবোঁ চৌলে কিজানি নিজৰ পুতেককেই পেটে পেটে হিংসা কৰিবলৈ ধৰিছিল, কাৰণ বাৰে বাৰে জোনাথনে যুদ্ধত নিজৰ কৌশল আৰু বীৰত্ব দেখুৱাই আহিছিল আৰু মানুহবোৰৰ মাজত জোনাথন অতি প্ৰিয় হৈ উঠিছিল। ইমান সময়লৈকে বাকী মানুহবিলাকে একো মতা নাছিল, কিন্তু যেতিয়া দেখিলে যে জোনাথনক অতি সাধাৰণ অপৰাধত মৃত্যুদণ্ড দিব খোজা হৈছিল তেতিয়া তেওঁলোকে আৰু নিমাত হৈ নাথাকিল। তেওঁলোকে চৌলৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে। সকলোৱে জোনাথনৰ হৈ মাত মাতিলে। প্ৰিয় শ্ৰোতা, এই চৌল আছিল ঈশ্বৰে পাতি দিয়া এজন ৰজা। ইছৰাইলৰ লোকবিলাকে ৰজা বিচাৰিছিল বাবেই চৌলক ঈশ্বৰে তেনেদৰে ৰজা পাতি দিছিল। তেওঁ দেখাত অতি সুন্দৰ সুঠাম আছিল, কিন্তু তেওঁৰ চৰিত্ৰ সিমান সুন্দৰ নাছিল। এই পৃথিৱীত এজন ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছিল, তেওঁ কিন্তু দেখাত সুন্দৰ সুঠাম চালে চকুৰোৱা ব্যক্তি নাছিল। তেওঁৰ বিষয়ে বাইবেলত এনেদৰে লিখিছে, তেওঁৰ ৰূপ কি শোভা নাই, আৰু তেওঁক দেখিলে আমি যেন তেওঁক ভাল পাব পাৰোঁ, এনে সৌন্দৰ্যও তেওঁৰ নাই। সেই ব্যক্তিজনক মানুহে গ্ৰহণ কৰা নাছিল। বাইবেলত লিখিছে, তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই পৰিত্যক্ত হ'ল, তেওঁ শোকাতুৰ আৰু যাতনা পৰিচিত, আৰু যাৰ পৰা মানুহে মুখ ঢাকে তেওঁ তাৰ নিচিনা, তেওঁক তুচ্ছ কৰা হ'ল। আমাৰ মৰমীয়াল প্ৰভু যীশুখ্ৰীষ্টই হৈছে সেইজন ব্যক্তি। এৰা, তেওঁ দেখনীয়াৰ মানুহ হিচাপে জন্ম লোৱা নাছিল, মানুহে তেওঁক পচন্দ কৰা নাছিল, কিন্তু তেওঁ গোটেই মানৱ জাতিৰ প্ৰতি নিজৰ প্ৰেম প্ৰদৰ্শন কৰি মানৱ জাতিৰ পাপৰ প্ৰায়চিত্তৰ বাবে ক্ৰুচৰ ওপৰত নিজকে বলি হিচাপে আগবঢ়াইছিল। সেই মহান যীশুখ্ৰীষ্টক গ্ৰহণ কৰি আজি আমি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰি সম্পূৰ্ণৰূপে ধাৰ্মিক বুলি পৰিগণিত হৈ স্বৰ্গৰ বাসিন্দা হোৱাৰ অধিকাৰ লাভ কৰিব পাৰোঁ। ধন্য প্ৰভু যীশু, ধন্য তেওঁৰ অমৰ প্ৰেম, ধন্য তেওঁৰ অতুলনীয় বলিদান। প্ৰিয় শ্ৰোতা, সেই মহান প্ৰভু যীশুখ্ৰীষ্টক আপুনি বাৰু আপোনাৰ জীৱনৰ ৰজা হিচাপে গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।